এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত অসমে বিশেষ সফলতা অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন। গুৱাহাটীৰ নলা নৰ্দমা পৰিষ্কাৰকৰণৰ কাম দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। অপাৰেশ্যন সিন্ধুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথাৰ প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্গিল যুদ্ধৰ সেনানী ছুবেদাৰ মেজৰ চন্দ্ৰ চুটিয়াৰ অভিমত। আৰু কাইলৈৰ পৰা আই পি এলৰ পৰৱৰ্তী খেলসমূহ আৰম্ভ। অসমে আদা লিচু মাটিকঁঠাল কাজিনেমু ৰঙালাও জহা চাউলকে ধৰি ৰাজ্যত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। 2024-25 বিত্তীয় বৰ্ষত কাৰ্বি আংলঙৰ খেতিয়কে উৎপাদন কৰা 10 মেট্ৰিক টন আদা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ জেৰ টানি এই কথা সদৰি কৰে। লণ্ডনৰ বজাৰত তেজপুৰৰ লিচু কাজিনেমুৱে বিশেষ স্থান দখল কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত উৎপাদিত জৈৱিক সামগ্ৰীয়ে বিশ্বৰ 18খন দেশত সমাদৰ লাভ কৰিছে। প্ৰতি বছৰে ৰপ্তানিৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা এই তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2025-26 বৰ্ষত ৰাজ্যত উৎপাদিত জৈৱিক সামগ্ৰী ৰপ্তানিৰ পৰিমাণ কমেও 3,200 কোটি টকা হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ আফ্ৰিকা, ডুবাই, লণ্ডনলৈ কল, আদা, নেমু আদিৰ ৰপ্তানিও ক্ৰমাৎ বাঢ়িবলৈ লৈছে। কৃষি মন্ত্ৰালয়ৰ প্ৰতিবেদন মতে এই সামগ্ৰীসমূহ জৈৱিক পদ্ধতিৰে উৎপাদন হোৱা বাবেহে ইয়াৰ সমাদৰ বৃদ্ধি পাইছে। অসমৰ পৰা ইতিমধ্যে দক্ষিণ আফ্ৰিকালৈ 100 মেট্ৰিক টন জৈৱিক কলা চাউল ৰপ্তানি কৰা হৈছে। একেদৰে অলপতে বিহাৰলৈ 87 মেট্ৰিক টন জৈৱিক কল ৰপ্তানি কৰা হৈছে। 2023-24 বৰ্ষত ডুবাইলৈ 42 মেট্ৰিক টন মাটি কঁঠাল, 10 মেট্ৰিক টন আদা ৰপ্তানি কৰা হৈছিল আৰু তেতিয়াৰে পৰা সেই দেশত অসমৰ মাটি কঁঠাল আৰু আদাৰ সমাদৰ বাঢ়িছে। কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ ইয়াৰ কাষৰীয়া হাতীখুলি চাহ বাগিচা পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সা সুবিধাৰ বুজ লয়। তেওঁ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা শ্ৰমিকসকলক সংশ্লিষ্ট পক্ষক এই বিষয়ে অৱগত কৰিবলৈ আহান জনায়। ইয়াৰ পাছত শ্ৰীচৌহানে কাজিৰঙাৰ কহৰাস্থিত বন বিভাগৰ প্ৰেক্ষাগৃহত বোকাখাট অঞ্চলৰ কিছুসংখ্যক কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে নিজৰ খেতিপথাৰত উৎপাদিত বিভিন্ন পাচলি মন্ত্ৰীগৰাকীক উপহাৰ হিচাপে আগবঢ়ায়। বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু বোকাখাট সমজিলাৰ আয়ুক্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে মিজোৰামৰ উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। কাইলৈ তেওঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব।
তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবলৈ অহা কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কাজিৰঙাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই সংগ প্ৰদান কৰিব। ইপিনে ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কীয় এক ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পিছতে তেওঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব।
সেয়া আছিল আমাৰ সংবাদদাতা হেমন্ত বৰা। উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ'ব। বৈঠকত উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত গ্ৰহণ কৰা উন্নয়নমূলক কাম কাজ আৰু সম্প্ৰতি চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰকৰণৰ কাম অহা দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহলে গুৱাহাটী পৌৰ নিগমৰ বিষয়া তথা সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কেইবাটাও কৃত্ৰিম বানপ্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি নৰ্দমাৰ আৱৰ্জনা আৰু বোকা মাটি ততালিকে আঁতৰ নকৰিলে দুৰ্যোগ প্ৰশমন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ সকিয়নি দিয়ে। যোৱা বৰ্ষৰ পৰা বানমুক্ত গুৱাহাটী অভিযান আৰম্ভ কৰি 30 এপ্ৰিলৰ ভিতৰত নৰ্দমা পৰিষ্কাৰ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও সেয়া সম্পূৰ্ণ হৈ নুঠাত মন্ত্ৰীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। লগতে ঠিকাদাৰসকলে আগলৈ দুটা বা তিনিটা কামহে একেলগে ল'ব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মন্ত্ৰী মল্ল বৰুৱাই কালি অনিলনগৰ, ৰুক্মিণীগাঁও, বেলতলা, বশিষ্ঠপুৰ আদি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ পৰাও সমস্যাসমূহৰ বুজ লয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, কামৰূপ মহানগৰ জিলা আয়ুক্তৰ উপৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া তথা সংশ্লিষ্ট ৱাৰ্ডৰ পাৰিষদসকলো এই পৰিদৰ্শনকালত উপস্থিত থাকে।
কৃত্ৰিম বানৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আমি যোৱা বছৰ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমি বিভিন্ন পৰিকল্পনাৰে কাম কৰি আছিলোঁ। এতিয়া বানৰ সময় আহি পৰিছে, গতিকে পৰিকল্পনাৰে কাম কৰি কৰি কিছুমান কাম আমি ৰাইজে হয়তো এটা দেখা নাছিল, কিন্তু কামবিলাক চলি আছিলে। এইবাৰ আমি 30 এপ্ৰিলৰ ভিতৰত সকলো ড্ৰেইন যিমান ড্ৰেইন আছিল ডিচিল্টেশ্যনৰ কামখিনি কমপ্লিট কৰিব দিছিলোঁ। তাৰোপৰি আমাৰ এটা ডাঙৰ পৰিকল্পনা আছিল যে গোটেই এটা বৃহত্তৰ অঞ্চলৰ মানে পিপকৰ পৰা একদম ৰূপিনিগাঁৱৰ পৰা এই গোটেই বৃহত্তৰ অঞ্চলৰ পানীখিনি কেনেকৈ আমি শিলসাকলৈ আনিব পাৰি। ইয়াত ইতিমধ্যে পাম্প বহিছে। মই ফিল্ডলৈ অহাৰ মূল কাৰণে সেইটো আছিল যে ডিচিল্টেশ্যন ৱৰ্কটো কমপ্লিট হৈছে নে নাই। তাত মই দেখিছোঁ যে কিছুমান নলাত এতিয়াও ফাৰ্ষ্ট ৰাউণ্ডৰ কাম কমপ্লিট হোৱা নাই, অলৰেডি তেওঁলোকে 15 দিন পাৰ কৰিলে। গতিকে মই আৰু 3 দিনৰ সময় দিছোঁ যে 3 দিনৰ ভিতৰত তেওঁলোকে কমপ্লিট কৰিব লাগিব, আৰু যদি কৰিব নোৱাৰে যিসকলে তেওঁলোকৰ ওপৰত ডিজাষ্টাৰ মেনেজমেণ্ট একমতে যিমান কঠোৰ ব্যৱস্থা ল'বলৈ সিমান কঠোৰ ব্যৱস্থা, সি বিষয়াই হওক বা সি কণ্ট্ৰেক্টৰে হওক, ল'বৰ কাৰণে মই আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ।
অপাৰেশ্যন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ধেমাজি জিলাত কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ সৈতে ত্ৰিৰংগা পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো 11-দিনীয়া ত্ৰিৰংগ যাত্ৰাৰ কাৰ্যসূচী পালন কৰা হৈছে। প্ৰবল বৰষুণৰ মাজতো কালি ছাত্ৰ ছাত্ৰী, ক্ৰীড়া সংগঠন, সাংস্কৃতিক গোষ্ঠী আৰু নাগৰিক সমাজৰ উপস্থিতিত সেনাবাহিনীৰ বীৰত্বপূৰ্ণ প্ৰত্যুত্তৰক সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ো এই যাত্ৰাত অংশগ্ৰহণ কৰে। যোৰহাটতো জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। লখিমপুৰত ঢকুৱাখানা নাগৰিক সমাজে ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। এই যাত্ৰাত বিধায়ক নৱকুমাৰ দলৰ লগতে প্ৰাক্তন সৈনিক, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলাৰ প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰি আছে। আজিৰ বুলেটিনত আমি 1999 চনৰ কাৰ্গিল যুদ্ধত পাঞ্জাবৰ বাটলা খণ্ডত নিষ্ঠাৰে দায়িত্ব পালন কৰা সন্মানীয় লেফটেনেণ্ট উপাধি লাভ কৰা সুবেদাৰ মেজৰ ধেমাজিৰ চন্দ্ৰচুটিয়াৰ গাথালৈ আহিছো। ধেমাজিৰ বৰদলনিৰ বকুলবাৰীৰ বীৰ সৈনিকগৰাকীয়ে জোৱানসকলৰ ত্যাগৰ বিষয়ে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ আগত এইদৰে কয়।
মই সবচে প্ৰথমতে ভাৰতৰ সেনাবাহিনীক নমস্কাৰ কৰিছোঁ। তেওঁলোকৰ যিখিনি এতিয়া বৰ্ডাৰ ডিপ্লয় হৈ আছে, তেওঁলোকৰ যিখিনি কষ্ট চিন্তা আছে, তেওঁলোকৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ। প্ৰথমতে মই 1991 ডিচেম্বৰত সেনাবাহিনীলৈ ভৰ্তি হৈছিলোঁ। মই যোৱা বছৰ 24 ফেব্ৰুৱাৰী মাহত 29 তাৰিখৰ দিনাখনি মই অৱসৰপ্ৰাপ্ত হ'লোঁ। মোৰ দীৰ্ঘদিন চাকৰি জীৱনত ময়ো পঞ্জাৱত মোৰ ৰেজিমেণ্টৰ লগত মই বাটালা ছেক্টৰত দাৰা বাবা নানকত মই ডিপ্লয় আছিলোঁ। তেতিয়া মই যুদ্ধৰ যিটো মহল, যুদ্ধ কি হয় এই কথাটো মই ভালকৈ অনুভৱ কৰিব পাৰিছিলোঁ। তাত আমি ছমাহ থাকিলোঁ, সেইটো যুদ্ধ ডাইৰেক্টলি নহ'ল, আমি আহিলোঁ। ফৌজীবিলাক জীৱনত আমাৰ যিবিলাক মনৰ ভাৱ হয়, আমাৰ ঘৰৰ কাৰণে যিবিলাক হেৰি হয়, সেই সময়ত আমি এজন এজন ফৌজী নিজকে পাহৰি যাওঁ যে আমাৰ এটা পৰিয়ালো আছে, আমি দেশ মাতি সেৱাৰ কাৰণেই লাগি যাওঁ। আজিও যিসকল ডিপ্লয় আছে তেওঁলোকেও ঠিক মোৰ ধৰণেই আছে। তেওঁলোকৰ ঘৰৰ মা দেউতা, ককাই ভাই কথা হয়তো মনত পেলাবলৈ সময় পোৱা নাই, তেওঁলোকক মই ইয়াৰ পৰাই সাহস দিছোঁ যাতে আপোনালোকে নিজৰ জেগাত ভালধৰণে কাম কৰি থাকক। আমি আছোঁ, প্ৰয়োজন অপেক্ষে যদি চৰকাৰে আমি যদি মাতে আমি হাঁহিমুখে যাম। আমি দেশসেৱা যিমান দিন কৰিলোঁ কৰিলোঁ, আৰু কৰিবলৈ পালোঁ আমি ধন্য পাৰিম দেশ ভাতৃৰ কাৰণে ধন্য পাৰিম। মই এইখিনিতে বলিষ্ঠ চৰকাৰখনক এটা ভাল পাইছোঁ। তেখেতলোকে যিটো একশ্যন ল'লে, প্ৰেলগ্ৰামৰ যিটো এক্সিডেণ্ট হৈছিলে তাৰ ওপৰত যিটো আমাৰ একশ্যন ল'লে, আৰু একশ্যনৰ এগেইনষ্টত যিটো প্ৰতিক্ৰিয়া হ'ব তাৰ কাৰণে তেওঁলোকে যিটো আগতীয়াকৈ পৰিকল্পনা কৰি ল'লে, যাৰ কাৰণে আমাৰ কমচে কম কেজুৱেলিটি হৈছে, আৰু যিসকল শ্বহীদ হৈছে তেখেতলোকৰ ঘৰলৈও আমি ইয়াৰ পৰাই মই কৈছোঁ আপোনালোকে ভয় নকৰিব। আপুনি একোজনী একোজনী শ্বহীদৰ মাক, পৰিবাৰ, শ্বহীদৰ ল'ৰা, তোমালোকে চিন্তা কৰিব, আমি তোমালোকৰ লগত আছোঁ। তোমালোকৰ দেউতা, মা বাপ যি হওক, তেখেতক আমি শ্ৰদ্ধা কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত আৰু পৰহিলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰিব। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অন্বেষা গোস্বামীলৈ নিৰ্মল চন্দ্ৰ শইকীয়া সোঁৱৰণী শৈক্ষিক মেধা বঁটা আগবঢ়োৱা হৈছে। অন্বেষাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ 92.6% নম্বৰ লাভ কৰিছিল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত নিৰ্মল চন্দ্ৰ শইকীয়াৰ সোঁৱৰণত 2021 বৰ্ষৰ পৰাই এই বঁটা প্ৰদান কৰি অহা হৈছে। উল্লেখযোগ্য যে অন্বেষা গোস্বামী আমাৰ দৰঙৰ সংবাদদাতা ময়ূৰ গোস্বামীৰ কন্যা। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। 8 মে'ত খেল চলি থকা অৱস্থাত স্থগিত হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন 24 মে'ত জয়পুৰত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও পৰিস্মিতা দিহিঙাৰ সৈতে।
ভাৰতত এপল কোম্পানীক আইফোন কাৰখানা নুখুলিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্দেশ, ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 944 শিক্ষক পদৰ বিলুপ্তি, পাকিস্তানৰ পৰমাণু অস্ত্ৰক লৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ উদ্বেগ, পঞ্চায়ত নিৰ্বাচনৰ সাফল্যৰ পাছত বিজেপিৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আদিকে ধৰি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এপল কোম্পানীৰ মুখ্য কাৰ্যবাহী টিম কুকক ভাৰতত আইফোন নিৰ্মাণ নকৰিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ বিপৰীতে ভাৰতৰ পৰিৱৰ্তে যুক্তৰাষ্ট্ৰত আইফোন নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়াৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। সাধাৰণ এলেকাত থকা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ হোৱা উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা বহুসংখ্যক অনুমোদিত শিক্ষক পদৰ বিলুপ্তি ঘটাই মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যপালে প্ৰেৰণ কৰা বিধেয়কত অনুমোদনৰ বাবে উচ্চতম ন্যায়ালয়ে সময়সীমা নিৰ্ধাৰণ কৰাক লৈ কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পঞ্চায়ত নিৰ্বাচনৰ অভাৱনীয় সাফল্যৰ পাছতে বিজেপিয়ে 2026 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে 103 আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মণিপুৰৰ ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ সৈতে হোৱা সংঘৰ্ষত 10 উগ্ৰপন্থী নিহত হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। 3 দিনৰ ভিতৰত গুৱাহাটীক বানমুক্ত কৰাৰ কাম শেষ নকৰিলে ঠিকাদাৰক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰথমটো জম্মু কাশ্মীৰ ভ্ৰমণত পৰিস্থিতিৰ পৰ্যালোচনাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ সামগ্ৰিকভাৱে ডাৱৰীয়া হৈ থাকিব। লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। জৈৱিকভাৱে উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত অসমৰ বিশেষ সফলতা অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন। গুৱাহাটীৰ নলা নৰ্দমা পৰিষ্কাৰকৰণৰ কাম দেওবাৰৰ ভিতৰত সম্পূৰ্ণ নহলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশ। অপাৰেশ্যন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথাৰ প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্গিল যুদ্ধৰ সেনানী সুবেদাৰ মেজৰ চন্দ্ৰ চুতীয়াৰ অভিমত। আৰু কাইলৈৰ পৰা IPLৰ পৰৱৰ্তী খেলসমূহ আৰম্ভ হ'ব।